এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হৈছে ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি সামান্য উন্নত বন্যাৰ্তই শীঘ্ৰে পুনৰ সংস্থাপনৰ বাবে অনুদান লাভ কৰিব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা কোভিড 19 সৃষ্টি কৰা ভাইৰাছ ছাৰ্চ কোভিড 2ৰ উপস্থিতি জুখিব পৰা নতুন পদ্ধতি উদ্ভাৱন আই আই টিৰ গুৱাহাটীৰ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উজ জোহা পালন পুনৰ অহা 10 অক্টোবৰত ৰাজ্য চৰকাৰৰ বৃহৎ নিযুক্তি সমাৱেশ আৰু ফ্ৰেন্স অপেন টেনিছ প্ৰতিযোগিতাত আজি মহিলা শাখাত আৰিনা ছাবালেংকা কোকো গফৰ মুখামুখি নমস্কাৰ পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি বৰাক উপত্যকা ভ্ৰমণ কৰি বান পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে কালি শ্ৰীভূমি জিলা আয়ুক্ত কাৰ্যালয়ৰ এখন সংবাদমেল সম্বোধন কৰি বন্যাৰ্তই শীঘ্ৰে পুনৰ সংস্থাপনৰ বাবে অনুদান লাভ কৰিব বুলি জানিবলৈ দিয়ে তেওঁ লগতে তাৎক্ষণিকভাৱে সাহায্য বিতৰণত সহায় হোৱাকৈ বানত ক্ষতিগ্ৰস্ত লোকসকলক তেওঁলোকৰ বেংকৰ সবিশেষ আৰু আন প্ৰয়োজনীয় তথ্যসমূহ প্ৰেৰণ কৰিবলৈ আহান জনায় ডঃ শৰ্মাই এই সময়ছোৱাত হ'ব পৰা বিভিন্ন স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ আগতীয়া সাৱধানতা হিচাপে আশ্ৰয় শিবিৰত চিকিৎসা প্ৰদানকাৰী দলৰ ব্যৱস্থা কৰাৰ উপৰি অন্যান্য যাৱতীয় সুবিধাসমূহ প্ৰদান কৰাটো নিশ্চিত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে শ্ৰীভূমি জিলাতো আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি বন্যাৰ্তসকলৰ সমস্যাৰ বুজ লয় তেওঁ হাইলাকান্দি জিলাৰ কালীনগৰ পাঁচগ্ৰামকে ধৰি কেইবাটাও আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি বানপীড়িত লোকসকলৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰীৰ ভ্ৰমণকালত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰয় মীন মন্ত্ৰী কৃষণ ৰূপাল সাংসদ কৃপানাথ মাল্লাকে ধৰি কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 18খন জিলাৰ 8,40,000ৰো অধিক লোক এতিয়াও বানৰ কবলত আছে বিগত 24 ঘণ্টাত বানত কোনো লোকে প্ৰাণ হেৰুওৱা নাই বুলি আমাৰ সংবাদদাতাই প্ৰকাশ কৰিছে এই বানত ৰাজ্যখনৰ 1,300ৰো অধিক গাঁও ক্ষতিগ্ৰস্ত হৈছে আৰু প্ৰায় 1,600 হেক্টৰ কৃষিভূমিৰ ক্ষতি হৈছে ৰাজ্য চৰকাৰে প্লাবিত অঞ্চলসমূহত উদ্ধাৰ অভিযানৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীক নিয়োজিত কৰিছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি এতিয়াও 40,000তকৈ অধিক লোক 156টা আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে ৰাজ্যখনৰ বিভিন্ন অংশত পথ ৰেল আৰু ফেৰী সেৱা ব্যাহত হৈ আছে ইপিনে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনৰ কাছাৰ হাইলাকান্দি শিৱসাগৰ তিনিচুকীয়া ডিব্ৰুগড় আৰু চৰাইদেউ জিলাত পাতলীয়াৰ পৰা মজলীয়া ধৰণৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে ইপিনে ব্ৰহ্মপুত্ৰ আৰু কপিলী নৈৰ বাঢ়নী পানীয়ে পবিতৰা অভয়াৰণ্যৰ 70% বনাঞ্চল বুৰাই পেলাইছে অভয়াৰণ্যখনৰ টুপলুং হাঁহচৰা পাগলাডুবা হাডুক শিলডুবিকে ধৰি কেইবাটাও বন শিবিৰ বানৰ কবলত পৰিছে বন বিভাগ আৰু অন্যান্য সংস্থাই বন্য প্ৰাণীসমূহৰ খাদ্যৰ অভাৱ নহবৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰি চোৰাং চিকাৰীয়ে যাতে এই সময়ত সুযোগ ল'ব নোৱাৰে তাৰ বাবেও চোকা দৃষ্টি ৰাখিছে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ এটা গৱেষক দলে কোভিড 19 সৃষ্টি কৰা ভাইৰাছ ছাৰ্চ কোভিড 2ৰ উপস্থিতি আৰু পৰিমাণ জুখিব পৰা এটা নতুন পদ্ধতি উদ্ভাৱন কৰিছে আই আই টি গুৱাহাটীৰ গৱেষক ডঃ হিমাংশু যাদৱ আৰু দীপা মেহতাৰ সৈতে চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক টি ভি ভাৰত আৰু জৈৱ বিজ্ঞান তথা জৈৱ ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক সচিন কুমাৰে এই পদ্ধতি উদ্ভাৱন কৰিছে এই পদ্ধতিৰ জৰিয়তে কোভিডৰ ভাইৰাছ অতি সহজ আৰু সুলভ প্ৰক্ৰিয়াৰে ধৰা পেলাব পৰা যাব বৰ্তমান ব্যৱহৃত জটিল আৰু ব্যয়বহুল পদ্ধতিসমূহৰ তুলনাত এই পদ্ধতি কম ব্যয়সাধ্য হ'ব বুলি আশা কৰা হৈছে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উজ জোহা পালন কৰা হৈছে আল্লাহৰ নিৰ্দেশত হজৰত ইব্ৰাহিমে তেওঁৰ একমাত্ৰ পুত্ৰক বলিদান দিয়া কাৰ্যৰ সোঁৱৰণত এই ঈদ উজ জোহা পালন কৰা হয় এই উৎসৱক ঈদ অল আধা বা ঈদ উল আজহা বুলিও কোৱা হয় ঈদ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত উৎসাহ উদ্দীপনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ঈদৰ নামাজৰ বাবে ঈদগাহসমূহ সজাই পৰাই তোলা হৈছে সমাজত ভাতৃত্ববোধ আৰু বিশ্ব শান্তিৰ বাবে আজি পুৱা ঈদৰ নামাজ পঢ়া হ'ব দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ 200ৰো অধিক ঈদগাহত প্ৰায় 4,00,000 লোকে ঈদৰ সমূহীয়া নামাজ পঢ়িব ঈদৰ সময়ত কোনো ঠাইতে যাতে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ বাবে জিলা প্ৰশাসনে ঈদ উদযাপন সমিতি আৰু আৰক্ষীৰ সৈতে এখন বৈঠকত মিলিত হয় বিভিন্ন ঠাইৰ পৰা অহা কৰ্মসংস্থাপনৰ বাবে মহানগৰীত বসবাস কৰা বহুসংখ্যক লোকে ঈদ উপলক্ষে নিজ নিজ গৃহ চহৰলৈ যাত্ৰা কৰাৰ পৰিপ্ৰেক্ষিতত মহানগৰীৰ জালুকবাৰী আদাবাৰী আই এছ বি টিকে ধৰি বিভিন্ন স্থানত কালি যথেষ্ট ভিৰ পৰিলক্ষিত হয় ঈদ উজ জোহা উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলক শুভেচ্ছা জনাইছে এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে কয় যে এই উৎসৱ ত্যাগ বিশ্বাস আৰু মানৱীয় প্ৰমূল্যবোধৰ প্ৰতীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰি কয় যে এই উৎসৱে সমাজত একতা সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বাৰ্তা বিলায় লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ো ঈদ উজ জোহা উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে এই উৎসৱে জনসাধাৰণৰ মাজত আনন্দ সমৃদ্ধি কঢ়িয়াই অনাৰ লগতে সমাজত ইতিবাচক প্ৰভাৱ পেলাব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পবিত্ৰ ঈদ উজ জোহা উপলক্ষে সমূহ ইছলামধৰ্মী লোকৰ লগতে অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাজ্যত অহা 10 অক্টোবৰত পুনৰ বৃহৎ নিযুক্তি সমাৱেশ অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ফেচবুক লাইভযোগে জনায় যে খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া এই নিযুক্তি মেলাত ৰাজ্য চৰকাৰে স্নাতকোত্তৰ শিক্ষক, স্বাস্থ্য বিভাগ, অসম আৰক্ষী, ADRE পৰীক্ষাত উত্তীৰ্ণ সকলো প্ৰাৰ্থীকে একেলগে নিযুক্তি পত্ৰ প্ৰদান কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অহা 10 জুনত ADRE তৃতীয় বৰ্গৰ মৌখিক পৰীক্ষা অনুষ্ঠিত হ'ব। তৃতীয় বৰ্গৰ এই প্ৰাৰ্থীসকলে কম্পিউটাৰ, ষ্টেনোগ্ৰাফাৰ, গাড়ী চালক পদৰ বাবে নিৰ্ধাৰিত পৰীক্ষা দিব লাগিব। আনহাতে চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীসকলেও মৌখিক পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব।
ADRE-ৰ মৌখিক পৰীক্ষা অহা 17 জুনৰ পৰা আৰম্ভ হ'ব। ADRE-ৰ তৃতীয় বৰ্গৰ বাবে যিসকল উত্তীৰ্ণ হৈছে তেওঁলোকে 3টা পৰীক্ষা দিব লাগিব। যিসকলে ষ্টেনোগ্ৰাফাৰৰ পৰীক্ষা পাছ কৰিছে তেওঁলোকে ষ্টেনোগ্ৰাফাৰৰ স্কিল পৰীক্ষা দিব লাগিব। যিসকলে ড্ৰাইভিং পাছ কৰিছে তেওঁলোকে ড্ৰাইভিঙৰ স্কিল পৰীক্ষা দিব লাগিব। আৰু যিসকলে সাধাৰণ তৃতীয় বৰ্গত পাছ কৰিছে তেওঁলোকে কম্পিউটাৰৰ স্কিল পৰীক্ষা দিব লাগিব। চতুৰ্থ বৰ্গত যিসকলে পাছ কৰিছে তেওঁলোকে অৰেল আৰু স্কিল টেষ্ট দুয়োটাকে একত্ৰিত কৰি এটা মৌখিক পৰীক্ষাত তেওঁলোকে বহিবৰ প্ৰয়োজনীয়তা আছে আৰু আপোনালোকে সেই পৰীক্ষাত বহিব লাগিব। আমি জুলাই মাহৰ 15 তাৰিখৰ আগতে এই মৌখিক পৰীক্ষা বা স্কিল পৰীক্ষাৰ গোটেই পৰ্যায়টো শেষ কৰিম আৰু 10 অক্টোবৰৰ দিনাখন আমি আপোনালোকৰ হাতত, যোগ্যজনৰ হাতত নিয়োগ পত্ৰ তুলি দিবলৈ প্ৰচেষ্টা কৰিম। 10 অক্টোবৰৰ দিনটোতে আমি পষ্ট গ্ৰেজুৱেট টিচাৰ, গ্ৰেজুৱেট টিচাৰ, LP, MEৰ শিক্ষক আৰু স্বাস্থ্য বিভাগৰ বিভিন্ন পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ADRE-ৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা এই আটাইসকলকে একেলগে খানাপাৰা ফিল্ডলৈ মাতি আনি 10 অক্টোবৰৰ দিনাখন আমাৰ নিযুক্তি পত্ৰ আমি হাতত তুলি দিব পাৰোঁ। মই আশা কৰোঁ অক্টোবৰ মাহত নিযুক্তি পত্ৰ দিয়াৰ পিছতেই আমি নৱেম্বৰ মাহত আকৌ চৰকাৰী চাকৰিৰ বিজ্ঞাপন দিবলৈ সক্ষম হ'ম।
তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পাৰস্পৰিক বুজাবুজিৰে আজি যৌথ বদলিৰ আদেশ পত্ৰ বিতৰণ কৰা হ'ব। দিছপুৰৰ লোকসেৱা ভৱনত বিয়লি অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথিৰূপে উপস্থিত থাকিব। এই পাৰস্পৰিক বদলি প্ৰক্ৰিয়াৰ জৰিয়তে 9,400 গৰাকী কৰ্মচাৰী উপকৃত হ'ব। তদুপৰি আজি মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনিৰ পৰ্টেলৰ উদ্বোধন কৰা হ'ব। গৱেষক ছাত্ৰ ছাত্ৰীৰ উদ্ভাৱনী যাত্ৰাত অনুপ্ৰেৰণা যোগোৱাৰ বাবে আৰ্থিক সাহায্য প্ৰদান, ৰাজ্যত শৈক্ষিক উৎকৰ্ষতা আৰু উদ্ভাৱনৰ প্ৰসাৰ, দিব্যাংগসকলক গৱেষণাৰ ক্ষেত্ৰত উৎসাহিত কৰাই এই আঁচনিখনৰ উদ্দেশ্য। এই আঁচনিৰ জৰিয়তে যিসকল গৱেষকে চৰকাৰী বিশ্ববিদ্যালয়ত গৱেষণা কৰি আছে তেওঁলোকক 25,000 টকা আৰু দিব্যাংগসকলক 40,000 টকাৰ এককালীন সাহায্য প্ৰদান কৰা হ'ব। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ৰেলযাত্ৰীসকলৰ সুবিধা হোৱাকৈ গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত প্ৰৱৰ্তন কৰা দ্বি সাপ্তাহিক জনশতাব্দী এক্সপ্ৰেছ ৰেলগাড়ীখন সপ্তাহত 6 দিনকৈ চলাবলৈ অসম ৰেলযাত্ৰী সন্থাই আহ্বান জনাইছে। উত্তৰ পূব সীমান্তৰ ৰেলৱেৰ মুখ্য যাত্ৰী পৰিবহণ প্ৰবন্ধকলৈ লিখা এখন পত্ৰত ৰেলযাত্ৰী সংগঠনটোৱে গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত এই জনশতাব্দী এক্সপ্ৰেছ প্ৰৱৰ্তনৰ বাবে ৰেল কৰ্তৃপক্ষৰ শলাগ লয়। সংগঠনটোৱে ৰেলগাড়ীখনৰ যথাযোগ্য ব্যৱহাৰৰ বাবে ইয়াক দৈনিক নহলেও অন্ততঃ সপ্তাহত 6 দিনকৈ চলাচল কৰালে সমগ্ৰ উত্তৰপৰীয়া ৰাইজ উপকৃত হ'ব বুলি পত্ৰখনত উল্লেখ কৰে। সংগঠনটোৱে এই ৰেলগাড়ীখনৰ উত্তৰ লখিমপুৰৰ পৰা কৰা যাত্ৰাৰ সময় আগুৱাই দিবলৈ আৰু গুৱাহাটীত উপস্থিত হোৱাৰ সময় মাজনিশা 11:25ৰ পৰিৱৰ্তে সন্ধিয়া 7 বজা কৰিবলৈকো NF ৰেলৱে কৰ্তৃপক্ষক আহ্বান জনায়। কেন্দ্ৰত শাসনাধিষ্ঠিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন NDA চৰকাৰে 11 বছৰ সম্পূৰ্ণ কৰাৰ দিশে অগ্ৰসৰ হৈছে। সেৱা, সুশাসন আৰু গৰীব কল্যাণৰ লক্ষ্যৰে অনুপ্ৰাণিত হৈ ভাৰতে বিগত দশকত উল্লেখনীয় ৰূপান্তৰ সাধন কৰিছে। আকাশবাণীৰ বাতৰি বিভাগৰ দ্বাৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে যোৱা 11 বছৰত গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত আলোকপাত কৰিবলৈ প্ৰয়াস কৰা হৈছে। আজি পৰিৱেশ সংৰক্ষণ আৰু উন্নয়ন সন্দৰ্ভত এয়া আমাৰ বিশেষ প্ৰতিবেদন।
যোৱা দশকত ভাৰতে পৰিৱেশ সুৰক্ষাক সৰ্বাংগীন বৃদ্ধিৰ সৈতে একত্ৰিত কৰাৰ লক্ষ্যৰে কেইবাটাও উন্নয়নমূলক আৰ্হি গ্ৰহণ কৰিছে। দেশৰ নদীসমূহক পুনৰুজ্জীৱিত কৰাৰ পৰা আৰম্ভ কৰি পৰিৱেশতন্ত্ৰ পুনৰুদ্ধাৰ আৰু সেউজ আন্তঃগাঁথনি সংৰক্ষণৰ প্ৰতিও দায়বদ্ধতা প্ৰদৰ্শন কৰিছে। নমামি গংগা মিছন বিশ্বৰ অন্যতম বৃহৎ নদী পুনৰুজ্জীৱিত কৰাৰ কাৰ্যসূচী। ইয়াৰ জৰিয়তে পানীৰ গুণাগুণৰ মাত্ৰা উন্নত হোৱাৰ লগতে জৈৱ বৈচিত্ৰ বৃদ্ধিৰ ক্ষেত্ৰতো সহায় হৈছে। এই মিছনৰ জৰিয়তে প্ৰদূষিত গংগা নদীয়ে পুনৰ্জীৱন লাভ কৰাটো যথেষ্ট সহায়ক হৈছে। স্বচ্ছ ভাৰত অভিযান আৰু গোবৰ্ধন আঁচনিয়ে বিশেষকৈ গ্ৰামাঞ্চলত অনাময় আৰু আৱৰ্জনা ব্যৱস্থাৰ পৰিৱৰ্তন ঘটাইছে। গোবৰ্ধন আঁচনিৰ জৰিয়তে আৱৰ্জনাসমূহক জৈৱ গেছলৈ প্ৰসাৰিত কৰা হয়। এক পেৰ মাকে নাম অভিযানে নাগৰিকক পৰিৱেশ সম্পৰ্কীয় কাৰ্যৰ বাবে উৎসাহিত কৰিছে। এই অভিযানৰ জৰিয়তে 142 কোটিৰো অধিক গছ ৰোপণ কৰা হৈছে, ফলত কাৰ্বন ডাই অক্সাইড শোষণ আৰু সুস্থ পৰিৱেশ সৃষ্টিত সহায়ক হৈছে। বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰতো ভাৰতে যথেষ্ট অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰজেক্ট চিটা, প্ৰজেক্ট লাইন আৰু সম্প্ৰসাৰিত প্ৰজেক্ট টাইগাৰৰ দৰে পদক্ষেপে বন্যপ্ৰাণীৰ জীৱনৰ নিৰাপত্তা আৰু বিকাশ সাধনত গুৰুত্ব আৰোপ কৰিছে। ভাৰতত কমেও 3,682টা বাঘ আছে। ই বিশ্বৰ অন্য প্ৰান্তৰ বন্য বাঘৰ সংখ্যাৰ 75% অধিক। ভাৰতৰ বিল জলাশয়সমূহত সুৰক্ষাৰ ক্ষেত্ৰতো চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। অমৃত ধৰোহৰ আৰু মিষ্টি আঁচনি এই ক্ষেত্ৰত উল্লেখনীয়। ভাৰতৰ সেউজ ৰূপান্তৰ নীতিগত পদক্ষেপতকৈও অধিক। ই হৈছে এটা জন আন্দোলন আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে এটা প্ৰতিশ্ৰুতি।
গীতিকবি নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ মৃত্যুবাৰ্ষিকী উপলক্ষে সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আজি জোনাকী মেল শীৰ্ষক এখন সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ পাঞ্জাবাৰীত থকা শিল্পগ্ৰাম প্ৰেক্ষাগৃহত সন্ধিয়া 5 বজাত হ'বলগীয়া এই অনুষ্ঠান লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয় আৰু পাৰ্বতী প্ৰসাদ বৰুৱা সোঁৱৰণ ন্যাসৰ সহযোগত আয়োজন কৰা হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত আকাশবাণীৰ বাতৰি কক্ষৰ বাহিৰতো এটা নিজস্ব পৰিচয় দাঙি ধৰিবলৈ সমৰ্থ হোৱা কেইগৰাকীমান বাতৰি পঢ়োতাৰ সৈতে অন্তৰংগ আলাপ প্ৰচাৰ কৰা হ'ব। আকাশবাণীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ সৈতে এই অনুষ্ঠানত অন্তৰংগ আলাপত ভাগ ল'ব আকাশবাণী গুৱাহাটীৰ 3গৰাকী বাতৰি পৰিৱেশকে। ফ্ৰেন্স অপেন টেনিছ প্ৰতিযোগিতাত আজি সন্ধিয়া মহিলাৰ একক শাখাৰ বিজয়ী খিতাপ দখলৰ বাবে আৰিনা ছাবলেংকাই কোকো গফৰ বিৰুদ্ধে খেলিব। বেলাৰুছৰ ছাবলেংকাই পোলেণ্ডৰ খেলুৱৈ তথা বিশ্বৰ 5ম স্থানত থকা খেলুৱৈ ইগা স্বিটেকক 7-6, 4-6, 6-0 ছেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মনজিৎ গগৈৰ পৰা এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন।
ৰাজ্য চৰকাৰে গুৱাহাটীৰ খানাপাৰা খেলপথাৰৰ 10 অক্টোবৰত বিভিন্ন বিভাগত নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব বুলি কালি ফেচবুক লাইভযোগে ঘোষণা কৰিছে। নতুন নিযুক্তি নিযুতমইনা আঁচনি চতুৰ্থ বৰ্গৰ মৌখিক পৰীক্ষাকে ধৰি আন কেইবাটাও বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাসমূহক লৈ নিয়মীয়া বাৰ্তা কাকতে ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা 10 অক্টোবৰত ৰাজ্য চৰকাৰৰ মেগা নিযুক্তি শিৰোনামেৰে এটা বাতৰি মুখ্য পৃষ্ঠাত প্ৰকাশ কৰিছে। এটা ৰহস্যজনক পথ দুৰ্ঘটনাত গোলাঘাটৰ নম্ৰতা বৰাৰ মেঘালয়ত মৃত্যু হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্য অব্যাহত আছে। এই ঘটনাৰ তদন্তৰ দাবীত কেইবাটাও জাতীয় সংগঠনৰ বোকাখাত আঞ্চলিক শাখাই মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰাৰ লগতে পিতৃয়েও CBIৰ তদন্তৰ দাবী কৰিছে। এই বাতৰিটোৱে আমাৰ অসম, দ্য টাইমছ অফ ইণ্ডিয়া, দ্য চেণ্টিনেল কাকতত প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ মঞ্জিৎ। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ আকৌ এবাৰ। ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি সামান্য উন্নত, বন্যাৰ্তই শীঘ্ৰেই পুনৰ সংস্থাপনৰ বাবে অনুদান লাভ কৰিব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। পুনৰ অহা 10 অক্টোবৰত ৰাজ্য চৰকাৰৰ বৃহৎ নিযুক্তিৰ সমাৱেশ আৰু ফ্ৰান্স অপেন টেনিছ প্ৰতিযোগিতাত আজি মহিলা শাখাত আৰিনা ছাবলেংকা কোকো গফৰ মুখামুখি। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। এতিয়া জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।